এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। অহা 4 মে'ত ৰাজ্যৰ 35খন জিলাৰ মুখ্য কাৰ্যালয়ত পুৱা 8 বজাৰ পৰা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় প্ৰস্তুতি চলাই আছে। ভোটগণনা প্ৰক্ৰিয়াত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি যোৰহাট নিৰ্বাচনী জিলাত উপস্থিত হৈ ভোটগণনা প্ৰক্ৰিয়াৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ লয়। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে যোৰহাট নিৰ্বাচনী জিলাত অন্তৰ্গত 4টা বিধানসভা সমষ্টিৰ বাবে নিৰ্ধাৰিত ভোটগণনা কেন্দ্ৰ তথা ষ্ট্ৰং ৰুমসমূহ পৰিদৰ্শন কৰে। আনহাতে যোৰহাট নিৰ্বাচনী জিলাৰ ভোটগণনা প্ৰক্ৰিয়া আৰু আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত আজি জিলাখনৰ আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। জিলায়ুক্ত জয় শ্ৰীৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ভোটগণনা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে সম্পন্ন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইপিনে গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ভোটগণনাত জড়িত বিষয়াসকলৰ প্ৰশিক্ষণ জিলা প্ৰশাসনে আজি আৰম্ভ কৰে। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। যোৱা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এইবাৰ 3,30,744 শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 2,47,865, বিজ্ঞান শাখাত 81,588 আৰু বাণিজ্য শাখাত 19,806 পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত আজি সন্ধিয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এখন অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত্যু হোৱা মহিলাগৰাকী সীতা দেৱী বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীয়ে পথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁতে বাহনখনে খুন্দা মাৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। ইতিমধ্যে পল্টন বজাৰ আৰক্ষীয়ে পলায়ন কৰা বাহনখনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰীত মদঘৰীয়াত বিজি তিনিআলিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰখাই থোৱা ট্ৰাকখনৰ চালক সুভাষ পাটৰক আটক কৰে। আনহাতে ডিব্ৰুগড় আৰক্ষীয়ে লাহোৱাল আৰক্ষীৰ সহযোগত আজি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক ছামিম আহমেদকো গ্ৰেপ্তাৰ কৰিছে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা ছামিম আহমেদ পলাতক অৱস্থাত আছিল। আৰক্ষীয়ে লাহোৱালত আত্মগোপন কৰি থকা অৱস্থাত ছামিম আহমেদে ব্যৱহাৰ কৰা মোবাইল ফোনৰ লোকেশ্যনৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উত্তৰ পূব সীমান্ত ৰেলৱে সুৰক্ষা বাহিনীয়ে বিশ্বৰ পৰা 22 এপ্ৰিললৈ চলোৱা মাদক দ্ৰব্য বিৰোধী অভিযানত 29 লাখ টকাৰো অধিক মূল্যৰ প্ৰায় 60 কিলোগ্ৰাম ভাং জব্দ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ভাংখিনি সৰবৰাহৰ সৈতে জড়িত 3জন লোকক আটক কৰি ৰেলৱে আৰক্ষী গতাই দিয়া হয়। ৰেলৱে সুৰক্ষা বাহিনীয়ে 20 এপ্ৰিলত নিউ জলপাইগুৰিৰ ৰেলৱে ষ্টেচনত চলোৱা 2টা পৃথক অভিযানত প্ৰায় 32 কিলোগ্ৰাম ভাং জব্দ কৰে। একেদৰে 21 এপ্ৰিলত আগৰতলা ৰেলৱে ষ্টেচনত চলোৱা আন এটা অভিযানত 21 কিলোগ্ৰামৰো অধিক ভাঙৰ সৈতে 2জন লোকক আটক কৰে। একেটা ষ্টেচনতে 22 এপ্ৰিলত অভিযান চলাই সুৰক্ষা বাহিনীয়ে 6 কিলোগ্ৰাম ভাং জব্দ কৰাৰ লগতে 1জন লোকক আটক কৰে। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে দৰং জিলাত অহা 9 মে'ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী দেৱানী পাৰিবাৰিক মটৰ দুৰ্ঘটনা সম্বন্ধীয় গোচৰ ৰাজহ সম্বন্ধীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ টেলিফোন বিল বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। দিল্লী কেপিটেলছে প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি 16 অভাৰ 3টা বলত 8টা উইকেট হেৰুৱাই 75 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে আমাৰ বাতৰি যুগুতাৰ পৰলৈকে 1 অভাৰত 7 ৰান কৰি খেলি আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।